চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
বলিদানৰ দানী তুমি নুবুঝিলে কথা গ্রহণ করা, তুমি হসা মানুহ গ্রহণ করি আনন্দরে শান্তি পাবা, তোমার পাপর হকে নিজর জীবন দিলে কালবারি তার হাখি,
পৰম পবিত্ৰ পৰিত্ৰাতা প্ৰভু যীশুৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। ঈশ্বৰৰ দয়াত এয়া আকৌ ঈশ্বৰৰ বচন পবিত্ৰ বাইবেলৰ আলোচনা। আমাৰ এই ধাৰাবাহিক বাইবেল আলোচনাত আমি প্ৰথম ৰাজাৱলী পুস্তকৰ পৰা আলোচনা কৰিবলৈ এতিয়া আৰম্ভ কৰিছোঁ। ইয়াৰ আগৰ আলোচনাত আমি পুস্তকখনৰ পাতনি কথা আৰু প্ৰথম অধ্যায়ৰ কথাখিনি আলোচনা কৰিলোঁ আৰু আনকি দুই নম্বৰ অধ্যায়ৰ পৰাও চমুকৈ কিছু কথা আলোচনা কৰিছিলোঁ। যদিও দুই নম্বৰ অধ্যায়টোৰ কিছু কথা চমুকৈ আমি আলোচনা কৰিলোঁ, তথাপি অধ্যায়টোৰ পৰা আৰু কিছু কথা বিতংকৈ আলোচনা কৰোঁ হওক। কিন্তু আলোচনালৈ আগবঢ়াৰ আগতে আহক ঈশ্বৰৰ বচন বুজি পাবলৈ ঈশ্বৰৰ সহায় আশীৰ্বাদৰ বাবে তেওঁৰ গুৰিত প্ৰাৰ্থনা উৎসৰ্গ কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে সৰগ নিবাসী পৰম পবিত্ৰ পিতা ঈশ্বৰ, আপোনাৰ পবিত্ৰ আৰু মহান নামৰ গৌৰৱ হওক, আপোনাৰ নাম পূজনীয় হওক, সৰগ আৰু মৰত সকলোতে আপোনাৰ ইচ্ছা পূৰ্ণ হওক। হে ঈশ্বৰ, আপোনাৰ পবিত্ৰ আৰু জীৱনদায়ক বচনৰ বাবে আমি আপোনাক ধন্যবাদ দিওঁ, কাৰণ আপোনাৰ পবিত্ৰ আৰু জীৱনদায়ক বচনেই আমাৰ আধ্যাত্মিক জীৱনৰ আহাৰ। আপোনাৰ সেই বচন আমাৰ জীৱন পথৰ প্ৰদীপ, আপোনাৰ সেই বচন আমাৰ নিজৰ আধ্যাত্মিক স্বৰূপটো দেখা পাবলৈ এখন প্ৰকৃত দাপোণৰ নিচিনা। হে ঈশ্বৰ, আপোনাৰ সেই পবিত্ৰ বচন এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে আলোচন এই আলোচনা কৰোঁতে ইয়াৰে আপুনি আগ্ৰহী শ্ৰোতাসকলক জীৱন দান কৰক, আপোনাৰ এই বচনৰ প্ৰদীপেৰে তেওঁলোকক সত্য আৰু শুদ্ধ পথত চলিবলৈ সহায় কৰক, আৰু এই বচনত নিজৰ অৱস্থা জানি নিজক শুধৰাবলৈ তেওঁলোকক সহায় কৰক। এই প্ৰাৰ্থনা উৎসৰ্গ কৰিলোঁ আমাৰ পৰিত্ৰাতা প্ৰভু নাচৰতীয়া যীশুখ্ৰীষ্টৰ নামত। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ ইয়াৰ আগৰ বাইবেল আলোচনা শুনাৰ সুযোগ পাইছিলনে? আমি ইয়াৰ পূৰ্ৱৱৰ্তী আলোচনাত কৈছিলোঁ যে আজিৰ আলোচনাত আমি প্ৰথম ৰাজাৱলী পুস্তকখনৰ দ্বিতীয় অধ্যায়টো কিছু বহলাই আলোচনা কৰিম। আৰু আমি আগতেই কৈছোঁ যে এই অধ্যায়টোত আছে দাউদ ৰজাই মৃত্যুসজ্জাৰ পৰাই চলোমনক ৰাজশাসন ভাৰ অৰ্পণ কৰা আৰু চলোমনে দেশ শাসন কৰিবলৈ আৰম্ভ কৰাৰ কথা। আমি এই অধ্যায়ৰে পৰা আলোচনা কৰি দেখিম যে মৃত্যুৰ পূৰ্বে দাউদ ৰজাই মৃত্যুসজ্জাৰ পৰা আগবঢ়োৱা সকলো সহায় পৰামৰ্শৰ দৰেই চলোমন ৰজাই ৰাজশাসন সম্পন্ন কৰাৰ কথা। প্ৰিয় শ্ৰোতা, আপুনি হয়তো মনে মনে ভাবি আছে যে আজি এটা কথা ক'বলৈচোন পাহৰি গ'ল। নাই পাহৰা প্ৰিয় শ্ৰোতা, কথাটো হ'ল সদায় কৰি অহাৰ দৰে আজিও আমি আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ আমালৈ যেন আপোনালোকৰ মতামত দিহা পৰামৰ্শ আদি জনাই দুষাৰিমান চিঠি লিখি পঠিয়ায়। এই অনুৰোধ আমি সদায় কৰোঁ, কিয়নো শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পালেহে আমি বুজি পাওঁ আমাৰ এই অনুষ্ঠান শ্ৰোতাসকলে শুনা বুলি। লগতে আমি বুজি পাওঁ এই অনুষ্ঠান শুনি শ্ৰোতাসকলৰ কিবা লাভ হৈছেনে হোৱা নাই সেই কথা। সেয়েহে আজিও অনুৰোধ কৰিছোঁ, অনুগ্ৰহ কৰি দুষাৰিমান আমালৈ লিখি পঠিয়াওক। আমালৈ চিঠি পত্ৰ লিখোঁতে কিন্তু আপোনাৰ নাম আৰু ঠিকনা সম্পূৰ্ণকৈ স্পষ্টকৈ লিখি পঠিয়াবলৈ যেন নাপাহৰে। প্ৰিয় শ্ৰোতা, আপুনি ভালদৰে মন কৰিলে দেখিব যে প্ৰথম দুটা অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় পদতেই গভীৰ আৰু প্ৰয়োজনীয় কথা অন্তৰ্নিহিত হৈ আছে এই প্ৰথম ৰাজাৱলী পুস্তকখনৰ দ্বিতীয় অধ্যায়ত। মৃত্যুসজ্জাৰ পৰা ডায়ুদে প্ৰথমতে কি কৈছিল প্ৰথম পদৰ পৰা শুনক, পাঠ কৰি দিছো। আৰু ডায়ুদৰ মৰণৰ কাল ওচৰ চাপিলত তেওঁ নিজ পুত্ৰ চলোমনক এই আদেশ দি ক'লে, সকলো মৰ্ত্য যোৱা পথে মই যাওঁ। আৰু তাৰ পাছত চলোমনক পৰামৰ্শ দি কৈছে, তুমি বলৱান হোৱা আৰু তুমি নিজক পুৰুষ মানুহৰূপে প্ৰমাণ কৰা। প্ৰথম কথাত কৈছিল সকলো মৰ্ত্য যোৱা পথে মই যাওঁ। তাকে কৈ ডায়ুদে প্ৰকৃততে কি সত্যতা প্ৰকাশ কৰিছে বাৰু? হয়, সকলো মৰ্ত্য যোৱা পথেই প্ৰতিগৰাকী ব্যক্তি যাব লাগিব। সেইটোৱেই মানুহৰ বাবে ঈশ্বৰৰ নীতি। ঈশ্বৰৰ নীতিৰ সেই বন্ধন মানুহে নিজেই নিজৰ দুৰ্বলতাৰ বাবে গ্ৰহণ কৰিবলগীয়া হৈছে। তাকে পৌলে ৰোমিয়া 5:12 পদত এইদৰে কৈছে, এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে বিয়পি গ'ল। এজন মানুহ অৰ্থাৎ প্ৰথম মানুহ আদমৰ পাপৰ জৰিয়তে জগতত পাপ প্ৰৱেশ কৰিলে, আৰু সেই পাপৰ ফলস্বৰূপে মৃত্যুৱেও জগতত প্ৰৱেশ কৰিলে। সেই মৃত্যু সকলো মানুহৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ'ল, কাৰণ সকলো মানুহেই পাপত পতিত হ'ল। আদমৰ সেই পাপৰ বীজ আপোনালৈ আৰু মোলৈকো বিয়পিল, আৰু প্ৰভুৱে আমাক মাতিলে। মৃত্যুৰ দুৱাৰদলিৰ মাজেৰেই আমি আটাই নৰমনিছে নীল গগনৰ সিপাৰ পাৰলৈ যামগৈ। কিয় বাৰু? কাৰণ মৃত্যুৰ দুৱাৰদলিতেই নীল গগনৰ সিপাৰ পাৰলৈ যোৱাটো একমাত্ৰ ব্যৱস্থা। আমাৰ সকলোৰে পাৰ্থিৱ জীৱনৰ আঁৰ কাপোৰ সেইদৰেই পৰিব। আলোচনা কৰিবলৈ মৃত্যু বিষয়টো কোনো মানুহৰেই পচন্দৰ বিষয়বস্তু নহয়, কিন্তু এই মৃত্যুৱেই এনে যিহৰ পৰা মানুহে কেতিয়াও হাত সাৰিব নোৱাৰে। ডায়ুদে আগতেও এই মৃত্যুৰ বিষয়ে এইদৰে কৈছিল, মৃত্যুছায়াৰ উপত্যকাইদি চলিলেও মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো আপুনি মোৰ সংগত আছে, আপোনাৰ লাখুটি আৰু লাঠিয়ে মোক সান্ত্বনা দিয়ে। গীতমালা 23 গীতত তেওঁ এনেদৰে কৈছে। ডায়ুদে ইয়াত কি কৈছে আপুনি ধৰিব পাৰিছেনে? যিখিনি মুহূৰ্তই আপোনাক জীৱন দিয়ে, সেইখিনি মুহূৰ্তই আপোনাৰ সেই জীৱন আপোনাৰ পৰা নিবলৈকো আৰম্ভ কৰি দিয়ে বুলি কোনো এজন মানুহে কৈছিল। অৰ্থাৎ ডায়ুদে সেই একেটা সত্যকেই তেওঁৰ ভাষাত প্ৰকাশ কৰিছে। ডায়ুদে ইয়াত মানুহৰ জীৱনটোক পাহাৰৰ মাজৰ এটা উপত্যকাৰ মাজেৰে কৰা যাত্ৰাৰ সৈতে তুলনা কৰিছে। জন্মৰ পাছৰে পৰা উপত্যকাটোৰ মাজেৰে আপুনি যাত্ৰা আৰম্ভ কৰি দিয়ে, আৰু সেই উপত্যকাটোৰ যিমানেই সন্মুখলৈ আপুনি আগবাঢ়ে সিমানেই উপত্যকাটো অধিকৰ পৰা অধিকতৰ ঠেক হ'বলৈ ধৰে, আৰু উপত্যকাটোৰ শেষত ৰৈ থাকে মহাশক্তিশালী মৃত্যু। আমি আটাইয়েই সেই উপত্যকাটোৰ মাজেৰে গমন কৰোঁ। সুস্থ সবল স্বাস্থ্যৰে সৈতে আপুনি আজি ঠিকেই আছে বুলি ভাবিব পাৰে, কিন্তু বেলি মাৰ যোৱাৰ পূৰ্বেই মৃত্যুৱে আপোনাক আঁকোৱালি ল'ব পাৰে। হয় প্ৰিয় শ্ৰোতা, আমি কোনেও নাজানো। সকলো মৰ্ত্য যোৱা পথে ময়ো যাওঁ বুলি ডায়ুদে সেই সত্যটোকেই কৈছে। দ্বিতীয়তে ডায়ুদে চলোমনক কৈছিল, তুমি বলৱান হোৱা আৰু নিজক পুৰুষ মানুহৰূপে প্ৰমাণ কৰা। তেওঁক দেখা কৰিবলৈ অহা লোকসমূহক প্ৰভু যীশুখ্ৰীষ্টই বাপ্তাইজক জোহনৰ কথা কৈ একে কথাকেই বুজাবলৈ এইদৰে কৈছিল, তোমালোকে কি চাবলৈ অৰণ্যলৈ গৈছিলা? বতাহে লৰোৱা নলনে? তেনেহ'লে কি চাবলৈ গৈছিলা? মিহি নিমজ বস্ত্ৰ পৰিধান কৰা মানুহনে? চোৱা, যিসকলে মিহি নিমজ বস্ত্ৰ পৰিধান কৰে তেওঁলোক ৰাজপ্ৰাসাদতহে বাস কৰে। মঠি 11:7-8। বাপ্তাইজক জোহন অৱশ্যে অৰণ্যতেই ডাঙৰ দীঘল হৈছিল। আমাৰ প্ৰভু যীশুখ্ৰীষ্টও সমস্ত পুৰুষালীৰে কঠোৰ পথৰ ব্যক্তি আছিল। পেলেষ্টাইনৰ ইমূৰৰ পৰা সিমূৰলৈ আহ যাহ কৰি চলাথ কৰা প্ৰভুৰ ধূলিমাকতিৰে ভৰা অতি কৰ্মঠ ভৰি দুখন যদি আপুনি দেখিলেহেঁতেন, আপুনি সহজেই বুজি পালেহেঁতেন তেওঁ কিমান উখুৰা মুখুৰা পথৰ পথিক আছিল, তেওঁ কিমান পুৰুষালীৰ লোক আছিল। হাতত চাবুক গছ লৈ ভেড়াবোৰ খেদি দি কপৌ পাৰবোৰক সজাৰ পৰা মুকুলাই দি জোৰ বস্তু ততে এৰি পলাবলৈ মানুহবোৰক ফৰিং চিটিকা দিয়াব তেওঁ পাৰিছিল, কাৰণ তেওঁ এজন পুৰুষ আছিল। এগৰাকী বাঢ়ৈৰ হাত দুখন কেনে হ'ব পাৰে? তুলা সদৃশ নিমজ নৰম হ'ব পাৰে জানো? আমাৰ প্ৰভু বাঢ়ৈ নাছিলনে? তেওঁ স্বৰূপেই পুৰুষ, আৰু তেওঁৰ স্বৰূপ ঈশ্বৰৰ নিচিনা আছিল। কিন্তু চলোমন দেউতাকৰ নিচিনা নাছিল। সমস্ত পুৰুষ গুণেৰে দায়ুদ এগৰাকী প্ৰকৃত পুৰুষ আছিল। চলোমন কিন্তু ৰাজপ্ৰসাদৰ চাৰিবেৰৰ মাজতেই ডাঙৰ দীঘল হৈছিল। প্ৰকৃততে তেওঁ নাৰীৰে ভৰি থকা ৰাণীসকলৰ প্ৰসাদতেই বৰ আৰামদায়ক জীৱনেৰে আলহুৱাভাৱে ডাঙৰ দীঘল হৈছিল। চলোমনে বাৰু কিয় এশ নহয় দুশ নহয় কিন্তু এহেজাৰকৈ পত্নী আৰু উপপত্নীৰ মাজত থাকি ভাল পাইছিল? ইয়াৰ উত্তৰটো অতি সহজ। চলোমনে যদি কিবা দেখিছিল বা জানিছিল, সেয়া আছিল কেৱল নাৰী। মুঠ কথাত চলোমন পুৰুষ সুলভ পুৰুষ নাছিল। উখুৰা মুখুৰা পথৰ অভিজ্ঞতা তেওঁৰ নাছিল। সেয়ে দায়ুদে চলোমনক কৈছিল, মই তোমাক ৰজা পাতিলো, তুমি যোগ্য পুৰুষালীৰে যেন আচৰণ কৰা মই এই কামনা কৰো। এতিয়া তিনি আৰু চাৰি নম্বৰ পদ দুটা পঢ়িছো। আৰু তোমাৰ সন্তানবিলাকে যদি তোমালোকৰ পথৰ বিষয়ে সাৱধান হৈ সত্যভাৱে সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেন্তে ইছৰাইলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয় লোক এজনৰো অভাৱ নহ'ব। মোৰ বিষয়ে যীহুৱাই কোৱা এই বাক্য যেন তেওঁ সিদ্ধ কৰিব, এই নিমিত্তে তুমি যি যি কাৰ্য কৰিবা সেই সকলোতে শান্তিপ্ৰাপ্ত হ'বৰ অৰ্থে তুমি নিজ ঈশ্বৰ যীহুৱাৰ পালনীয় পালন কৰি তেওঁৰ পথত চলা, আৰু মুচিৰ ব্যৱস্থা পুস্তকত লিখা তেওঁৰ বিধি আজ্ঞা শাসন প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰা। এই পদ দুটাত ৰাজশাসন অৰ্পণ কৰাৰ নিচিনা ৰাজনীতিৰ কথাটো দায়ুদে চলোমনক প্ৰভু আৰু প্ৰভুৰ বচনৰ লগত লাগি থাকিবলৈ আদেশ দি কৈছে যে প্ৰভু আৰু তেওঁৰ বচনৰ সৈতে সম্বন্ধ ৰাখি চলিলেহে তেওঁৰ জীৱনকালত উন্নতিৰ মুখ দেখা পাব। দায়ুদে চলোমনলৈ ৰাজশাসন হস্তান্তৰ কৰাৰ ক্ষেত্ৰত নটা প্ৰয়োজনীয় কথা আমি দেখা পাওঁ। সেই বিষয়ে আমি যোৱা পাঠত আলোচনা কৰিছিলোঁ, কিন্তু তথাপি আকৌ উল্লেখ কৰিব খুজিছোঁ যে বিন্যামিনৰ বংশৰ চৌলৰ পৰিয়ালৰ পৰা ৰাজশাসন এতিয়া যিহুদাৰ ৰাজকীয় পৰিয়াললৈ দায়ুদে হস্তান্তৰ কৰিলে। জিৰচালেম নগৰখনক পবিত্ৰ নগৰ, ধৰ্মৰ কেন্দ্ৰবিন্দু আৰু সমস্ত যিহুদী জাতিৰ ৰাজধানীৰূপে স্থাপন কৰিলে। দেশৰ পৰা তেওঁ দেৱপূজা সম্পূৰ্ণভাৱে নিৰ্মূল কৰিলে আৰু গোটেই দেশখনত যীহুৱাৰ আৰাধনা বিস্তাৰ কৰিলে। তেওঁ ইছৰাইলৰ ৰাজ্যৰ সীমা বঢ়ালে। দায়ুদে নিজে বহু পত্নীক ৰজা হলেও বিদেশী তিৰোতাসকলক ৰাজনৈতিক কাৰণত গ্ৰহণ কৰে আৰু প্ৰায়বিলাক তিৰোতাৰ ক্ষেত্ৰতেই নৈতিক আৰু ধৰ্মীয় কদাচাৰৰ পৰা মুক্ত থাকে। দায়ুদ হৈছে একাধাৰে এগৰাকী গীতিকাৰ, গায়ক, কবি আৰু অতি নিপুণ বাদ্যবাদক। জিৰচালেমৰ মন্দিৰখনৰ নিৰ্মাণকাৰী নহলেও তেওঁই মন্দিৰখনৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। ইছৰাইলৰ মাজৰ দহটা ফৈদৰ সৈতে যিহুদা ফৈদৰ সময়ে সময়ে সংঘৰ্ষ ঘটা স্বত্তেও দায়ুদে জাতিটোক একত্ৰিত কৰাত কৃতকাৰ্য হৈছিল। দায়ুদৰ মৃত্যুৰ পাছত ইছৰাইলৰ সৈন্য শক্তি অতি পৰাক্ৰমী আৰু দেশখনত শান্তি বিৰাজ অতুলনীয় হয়। আঠ আৰু ন নম্বৰ পদত আমি চিমি নামৰ মানুহ এজনৰ বিষয়ে পঢ়িবলৈ পাওঁ। এওঁ আছিল একালত দায়ুদৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰা লোক। পদ দুটা পঢ়িলে আমাৰ এনে লাগে যেন দায়ুদে চিমিৰ ওপৰত প্ৰতিশোধ ল'বলৈ চলোমনক পৰামৰ্শ দিছে, কিন্তু কথাটো আচলতে তেনেকুৱা নহয়। বিশ্বাসঘাতকতা কৰিলেও চিমিৰ গাত হাত নিদিবলৈ দায়ুদে অংগীকাৰ কৰিছিল। দায়ুদে এতিয়াও সেই অংগীকাৰ ৰাখিছে, কিন্তু যিহেতু চিমিয়ে এবাৰ নিজকে বিশ্বাসঘাতকতা কৰি তেনে চিনাকি দিছিল, গতিকে এতিয়া তেওঁৰ ওপৰত সদায় সজাগ আৰু চোকা নজৰ ৰাখিবলৈ চলোমনক পৰামৰ্শ দিছে। বিশ্বাসঘাতকতা কৰা আচৰণ যদি ত্যাগ কৰিব নোৱাৰে, তেন্তে তাৰ উচিত ব্যৱস্থা ল'বলৈহে দায়ুদে চলোমনক পৰামৰ্শ দিছে। অৱশ্যে আমি শেষৰ ফালে পাম যে এটা সময়ত চলোমনে তেওঁৰ আচৰণৰ দৰেই এক বিহিত ব্যৱস্থা লৈছিল। দহ নম্বৰ পদৰ পৰা বাৰ নম্বৰ পদলৈ আমি পাওঁ যে দায়ুদৰ মৃত্যুৰ কথা আমাক কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আপোনাৰ মনত পৰেনে যে তেওঁৰ ঔৰসত বৎসেবাৰ পৰা জন্মা প্ৰথম সন্তানটিৰ মৃত্যু ঘটিছিল? বেচেৰা সন্তানটিৰ মৃত্যু হৈছিল ঠিক জন্মৰ কেইদিনমানৰ পাছতেই। সেই মৃত সন্তানটিৰ ক্ষেত্ৰত দায়ুদে কি কৈছিল? সি মোৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহিব, কিন্তু মই তাৰ ওচৰলৈ যাম। প্ৰিয় শ্ৰোতা, বাস্তৱিকতেই তেওঁৰ মৃত্যুৰ বাবেই তেওঁৰ সন্তানটিৰ গুৰিলৈ যোৱাৰ সুযোগটো পাইছিল। তাৰ পাছত তেৰ নম্বৰ পদৰ পৰা একেবাৰে শেষ পদ অৰ্থাৎ ৪৬ পদলৈকে আমি পাওঁ চলোমনে শাসনভাৰ মূৰ পাতি লৈ শাসন কৰিবলৈ আৰম্ভ কৰা আৰু তেওঁৰ শাসন কাৰ্যত সকলো কাম তেওঁৰ দেউতাকৰ পৰামৰ্শ অনুসাৰেই কৰাৰ কথা। ইয়াৰে তেৰ নম্বৰ পদৰ পৰা ২৫ নম্বৰ পদলৈ পঢ়িলে এটা আমোদজনক ঘটনাৰ বিষয়ে পোৱা যায়। দায়ুদ ৰজাৰ বৃদ্ধ অৱস্থাৰ সুযোগ লৈ তেওঁৰ পুত্ৰ যি আদনিয়াই দেউতাকৰ অহিতে মুকলিকৈ বিদ্ৰোহ গঢ়ি তুলিছিল, সেই আদনিয়াই ভায়েক চলোমন ৰজাৰ ক্ষমা লাভ কৰি তেওঁৰ অধীন হোৱাৰ পাছত চলোমন ৰজাৰ গুৰিত এক নীলাজ অনুৰোধ কৰি নিজৰ কবৰ নিজেই খান্দিছিল। আদনিয়াই ৰজাৰ গুৰিত কি অনুৰোধ কৰিছিল জানেনে? দায়ুদ ৰজা অতি বৃদ্ধ হৈ মৃত্যুসজ্জাত থাকোঁতে তেওঁৰ শুশ্ৰূষা কৰিবলৈ অবিচক নামৰ এজনী সুন্দৰী নাৰী শুশ্ৰূষাকাৰিণী পাতি দিয়া হৈছিল। সেইজনী অবিচককেই নিজৰ পত্নীৰূপে পাবলৈ চলোমন ৰজাৰ মাতৃ বৎসেবাৰ জৰিয়তে ৰজাৰ গুৰিত অনুৰোধ জনাইছিল। এই অনুৰোধৰ অন্তৰালতো ষড়যন্ত্ৰকাৰী আদনিয়াৰ এক গভীৰ ষড়যন্ত্ৰ আছিল আৰু জ্ঞানপ্ৰেমী চলোমন ৰজাই সেই ষড়যন্ত্ৰ ধৰিব পাৰিছিল। ৰজা হোৱাৰ যি মোহ তাক তেওঁ জলাঞ্জলি দিব পৰা নাছিল, কিন্তু ৰজা হোৱাৰ তেওঁৰ সেই ৰঙা নীলা সপোন দিঠকত পৰিণত নহল। তাৰ পৰিৱৰ্তে তেওঁ মৃত্যুৰহে সন্মুখীন হ'বলগীয়া হয়। আদনিয়াৰ পৰা মুক্ত হোৱাৰ পাছত চলোমনে গম পাইছিল যে কেৱল আদনিয়াই বুলি নহয় আনকি তেওঁৰ সমৰ্থকসকলৰ ক্ষেত্ৰতো তেনে ব্যৱস্থা লোৱা প্ৰয়োজন হ'ব। তেওঁৰ বিদ্ৰোহত সহযোগ কৰাসকল কোন কোন আছিল আপুনি জানেনে প্ৰিয় শ্ৰোতা? হয়, একালৰ দায়ুদৰ সেনাপতি জোৱাব আৰু অবিয়াথৰ পুৰোহিত। এওঁসকলৰ ক্ষেত্ৰত চলোমনে কি ব্যৱস্থা লয় চাওঁ হওক। ২৬ আৰু ২৭ পদত আমি পাওঁ অবিয়াথৰ পুৰোহিতৰ ক্ষেত্ৰত চলোমন ৰজাই ব্যৱস্থা লোৱাৰ কথা। আদনিয়াৰ বিদ্ৰোহত অংশগ্ৰহণ কৰা দেখি অবিয়াথৰ পুৰোহিতক ৰজাই পুৰোহিত কাৰ্যৰ পৰা আঁতৰ কৰিছিল। ৰজাই তেওঁক প্ৰাণদণ্ড দিয়া নাছিল। অতীতত দেউতাক দায়ুদ ৰজাৰ হকে এইগৰাকী পুৰোহিতে বহু কষ্ট স্বীকাৰ কৰি দায়ুদক সহায় কৰাৰ কথা সোঁৱৰণ কৰি এই অবিয়াথৰ পুৰোহিত আছিল হাৰুণ আৰু এলিৰ বংশৰ। কিন্তু অবিয়াথৰ পুৰোহিতক পুৰোহিত পদৰ পৰা আঁতৰোৱাৰ লগে লগে হাৰুণ আৰু এলিৰ বংশৰ সেই পৌৰহিত্য কৰাৰ পৰম্পৰাৰ গতিও অন্ত পৰে। তাৰ পাছত ৰজাই এইবাৰ ৰক্তপিপাসু যুৱাবৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ কথা চিন্তা কৰে। কি ব্যৱস্থা লোৱা হ'ব তাক জানিবলৈ ২৮ নম্বৰ পদৰ পৰা ৩৫ নম্বৰ পদলৈ পঢ়ক। আদনিয়া আৰু অবিয়াথৰ ক্ষেত্ৰত যি যি ঘটিছিল সেই সকলোৰ বিষয়ে শুনি তেওঁ ঈশ্বৰৰ আবাসৰ তম্বুলৈ দৌৰি গৈ তাত থকা যজ্ঞবেদীৰ শিংডালত ধৰি থাকি প্ৰাণ বচোৱাৰ আশা কৰিছিল। কিন্তু ৰজাৰ আদেশত যজ্ঞবেদীৰ শিংডালত ধৰি থকা অৱস্থাতেই বনায়াই তেওঁক আঘাত কৰি বধ কৰিছিল। যোৱাবৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে তেওঁ দায়ুদ ৰজাৰ পক্ষে সেনাপতি পদত থাকিলেও তেওঁ ৰজাৰ আদেশৰ দৰে কাম নকৰি বহু কাম নিজৰ খেয়ালখুচিৰ মতে কৰিছিল। এইদৰে এজনৰ পাছত এজনকৈ ঘাতকসকলৰ পৰা মুক্ত হৈ চলোমন ৰজাই নিজৰ ৰাজ্য শাসন নিষ্কণ্টক কৰি লৈছিল। তাৰ পাছত ৩৬ পদৰ পৰা ৪৬ পদলৈ পাওঁ আন এগৰাকী মানুহৰ কথা, যিজনৰ নাম আছিল চিমি। এওঁ দায়ুদ ৰজাৰ বিৰোধিতা কৰিছিল, কিন্তু দায়ুদে এওঁৰ ওপৰত হাত নুঠাবলৈ অংগীকাৰ কৰিছিল। সেয়ে চলোমন ৰজায়ো তেওঁৰ ক্ষেত্ৰত এক বেলেগ ব্যৱস্থা গ্ৰহণ কৰে আৰু সেয়ে আছিল তেওঁক গৃহবন্দী কৰা। এই ব্যৱস্থা অনুসাৰে ৰজাই তেওঁক য'তে ৰাখে ত'তে আজীৱন থাকিব লাগিব আৰু ৰজাৰ বিনা অনুমতিত কলৈকো যাব নোৱাৰিব, কাৰণ চিমি যলৈকে গৈছিল তাতেই তেওঁ বিদ্ৰোহৰ ইংগিত দিছিল। সেয়ে ৰজাই তেওঁক গৃহবন্দী কৰি তেওঁৰ চাল চলন আৰু গতিমতিৰ ওপৰত নজৰ ৰাখিবলৈ ইচ্ছা কৰিছিল। সেয়ে চিমিক চলোমন ৰজাই জিৰচালেম নগৰতেই বাস কৰিবলৈ আজ্ঞা কৰিলে। জিৰচালেমৰ পৰা যেন কোনোফালে লৰচৰ নহয় সেই বিষয়েও তেওঁক সাৱধান কৰি দিয়া হৈছিল। তেওঁৰ নিজৰ স্থান আৰু স্বজাতিৰ মাজলৈকো ঘূৰি নাযাবলৈ ৰজাই আজ্ঞা দিছিল। ৰজাই যি আজ্ঞা দিছিল সেইদৰেই চলিবলৈ চিমিয়ে অংগীকাৰ কৰিছিল। কিন্তু বিশ্বাসঘাতকসকলে অংগীকাৰ কাহানিও ৰাখিব নোৱাৰে। তেওঁৰ এনেকুৱা হ'ল যে তেওঁৰ ঘৰৰ দুগৰাকী দাস স্বস্থানলৈ পলাই গৈছিল আৰু তাৰ ফলত তেওঁৰ স্বাৰ্থত বৰ আঘাত পৰিছিল। গতিকে তেওঁ ৰজাৰ আগত দিয়া অংগীকাৰ ভংগ কৰি সেই দাস দুগৰাকীক পুনৰ জিৰচালেমলৈ ঘূৰাই আনিবলৈ ততাতৈয়াকৈ ওলাই যাবলৈ পলম কৰা নাছিল। ৰজাৰ আজ্ঞা ভংগ কৰা যে কিমান ভয়ংকৰ কথা হ'ব পাৰে, স্বাৰ্থপৰ আৰু বিশ্বাসঘাতকসকলে সেইবোৰ কথাৰো গুৰুত্ব বুজি নাপায়। সেয়ে ৰজাই যি নকৰিবলৈ আজ্ঞা কৰিছিল চিমিয়ে তাকে কৰিছিল আৰু তাকে কৰি তেওঁ নিজৰ কবৰ নিজেই খান্দিছিল। এই খবৰ গৈ ৰজাৰ কাণত পৰাত ৰজাই তেওঁক মাতি পঠিয়ালে। চিমি গৈ ৰজাৰ আগত উপস্থিত হোৱাৰ লগে লগে ৰজাই তেওঁক দুটা প্ৰশ্ন সুধিছিল আৰু অতীতৰ তেওঁৰ এটা অপকৰ্ম সোঁৱৰাই দিছিল। প্ৰশ্ন দুটা আছিল, প্ৰভুৰ নামত শপত লোৱাৰ পাছতো তেওঁ সেই শপত কিয় ভংগ কৰিছিল? দ্বিতীয়তে, তেওঁ ৰজাৰ আজ্ঞা কিয় অমান্য কৰিছিল? সোঁৱৰাই দিয়া তেওঁৰ অতীতৰ অপকৰ্মটো আছিল, ৰজাৰ দেউতাক দাউদৰ বিপদ কালত তেওঁক সহায় কৰাৰ পৰিৱৰ্তে অপদস্থ কৰা যি কৰ্ম, যি অপকৰ্ম কৰাৰ পাছতো ক্ষমা লাভ কৰিছিল তেওঁ দাউদ ৰজাৰ পৰা। কিন্তু এতিয়া তেওঁ প্ৰমাণ কৰি দেখুৱালে যে অপকৰ্ম কৰা তেওঁৰ অপকৰ্মপূৰ্ণ মনটোৱে এতিয়াও অপকৰ্ম কৰিবলৈ নেৰে। গতিকে ৰজাই দেখিলে যে এনে মানুহক মানুহৰ সমাজৰ পৰা নিৰ্মূল নকৰিলে তেওঁ মানুহৰ মাজত বিষ বাষ্প বিয়পাই থাকিব। সেয়েহে ৰজাই তেওঁকো মৃত্যুদণ্ডেৰে দূৰ কৰি বিপদমুক্ত কৰিলে। প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতে এৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।